এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। শীতৰ আগমনৰ লগে লগে ৰাজ্যখনলৈ দেশী বিদেশী পৰ্যটকৰ আগমন ঘটিছে। 2025-26 বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। চলিত পৰ্যটন বৰ্ষৰ আৰম্ভণি 3টা মাহতে ৰাষ্ট্ৰীয় উদ্যানখনলৈ প্ৰায় 7,000 বিদেশী পৰ্যটকৰ আগমন ঘটে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ ভিগনেছে প্ৰকাশ কৰা অনুযায়ী কাজিৰঙাৰ পৰ্যটন ইতিহাসত এইবাৰে সৰ্বাধিক সংখ্যক বিদেশী পৰ্যটকৰ আগমন ঘটিছে। এই সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীভিগনেছে এইদৰে কয়।
এইবাৰ 2025-26 টুৰিষ্ট ছিজন আৰম্ভ হৈছিল আমাৰ ছেপ্টেম্বৰ লাষ্টৰ পৰা। এতিয়ালৈকে অলমষ্ট 1.5 লাখ টুৰিষ্ট ভিজিট কৰিছে কাজিৰঙা, আৰু তাৰ মাজত আমাৰ ফৰেইন টুৰিষ্ট বেছিকৈ বাঢ়িছে। এবাৰ অলমষ্ট 7,000 টুৰিষ্ট অলৰেডি ভিজিট কৰিছে কাজিৰঙা, আৰু এইটো এটা পজিটিভ ট্ৰেণ্ড হয়। ফৰেইন টুৰিষ্ট যেতিয়া বাঢ়ি থাকে, এইটো এটা পজিটিভ ট্ৰেণ্ডে আমি ভাবিছোঁ।
এইবাৰ সৰ্বাধিক বিদেশী পৰ্যটক ইউৰোপৰ পৰা আহিছে বুলিও শ্ৰীভিগনেছে কালি সংবাদ মাধ্যমক অৱগত কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ জনপ্ৰিয় কহৰা আৰু বাগৰি বনাঞ্চলৰ সমান্তৰালকৈ অগৰাতলী আৰু বুঢ়াপাহাৰ বনাঞ্চলতো চলিত বছৰত বন্যপ্ৰাণী বিচৰণৰ পৰিপ্ৰেক্ষিতত পৰ্যটকৰ সমাগম ঘটিছে বুলি তেওঁ কয়। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে 69,342 কোটি টকা ব্যয় সাপেক্ষ 12টা নতুন ৰেল প্ৰকল্পত ৰেল মন্ত্ৰালয়ে অনুমোদন জনাইছে। ইয়াৰ ভিতৰত 8টা নতুন ৰেলপথ প্ৰকল্প আৰু 4টা ৰেলপথৰ দ্বৈতকৰণ প্ৰকল্প আছে। এই প্ৰকল্পৰ অধীনত 770 কিলোমিটাৰ ৰেলপথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰে 278 কিলোমিটাৰ ৰেলপথ ইতিমধ্যে নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ইয়াৰ বাবে 41,676 কোটি টকা আবণ্টন দিয়া হৈছে। ইপিনে ৰেল মন্ত্ৰালয়ে অহা 1 জানুৱাৰীৰ পৰা গুৱাহাটী আৰু চাইৰাঙৰ মাজত চলাচল কৰা 15609 আৰু 15610 নম্বৰৰ এক্সপ্ৰেছ ৰেলগাড়ীখনৰ সংশোধিত সূচী প্ৰত্যাহাৰ কৰিছে। এই ৰেলগাড়ীখন এতিয়াৰ দৰে সন্ধিয়া গুৱাহাটী এৰিব আৰু বিপৰীত দিশৰ পৰা প্ৰতি সন্ধিয়া চাইৰাং এৰিব বুলি ৰেলৱে বোৰ্ডৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে। উল্লেখযোগ্য যে অসম ৰেলযাত্ৰী সংস্থা আৰু বৰাক উপত্যকাৰ ভালেকেইটা সংগঠনৰ লগতে মিজোৰামৰ ভালেসংখ্যক ব্যক্তিয়ে এই জনপ্ৰিয় ৰেলগাড়ীখন দিনৰ ভাগত চলাবলৈ লোৱাৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাইছিল। উত্তৰ লক্ষীমপুৰৰ ত্যাগ ক্ষেত্ৰত কালিৰে পৰা ৰাজ্যিক হস্ততাঁত মেলা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ পৃষ্ঠপোষকতাত আৰু ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ সহযোগত অনুষ্ঠিত এই মেলাৰ 11 জানুৱাৰীত সামৰণি পৰিব। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাট বনাঞ্চলত অভিযানকাৰী দলে কালি বোকাখাটৰ পৰা 2খন কাঠভৰ্তি বাহন জব্দ কৰে। বোকাখাটৰ দক্ষিণ দিশেৰে কাৰ্বি আংলং জিলাৰ পৰা কাঠৰ কুণ্ডাসহ বাহন দুখন গেলেকী পাৰ হবলৈ লওঁতে অভিযানকাৰী দলৰ হাতত ধৰা পৰে। বিশেষ সূত্ৰৰ পমখেদি বোকাখাটৰ বনাঞ্চলিক বিষয়া হিমাংশু গগৈৰ নেতৃত্বত যোৱা বন বিভাগৰ অভিযানকাৰী দলে ৰাষ্ট্ৰীয় ঘাইপথতে বাহন দুখন চালকসহ আটক কৰে। ধৃত গাড়ী চালকৰ স্বীকাৰোক্তি অনুযায়ী কাঠখিনি কাৰ্বি আংলঙৰ পৰা যোৰহাটলৈ নিয়া হৈছিল। 55 বছৰ অতিক্ৰম কৰা বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সোণালী জয়ন্তী মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। 1970 চনত আৰম্ভ কৰা বিশ্বনাথ চাৰিআলি নগৰ সমিতিখন 2011 চনত পৌৰসভালৈ উন্নীত হয়। এই পৌৰসভাৰ অধীনত বৰ্তমান 12টা ৱাৰ্ড আছে। কালি আৰম্ভ হোৱা সোণালী জয়ন্তী মহোৎসৱৰ প্ৰথম দিনা বিশ্বনাথৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি প্ৰমোদ বৰঠাকুৰৰ লগতে বিশ্বনাথৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰৰ সৈতে আন 53গৰাকী বিশিষ্ট ব্যক্তিয়ে 55খন পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে তদানীন্তন নগৰ সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি তথা আধুনিক বিশ্বনাথৰ নিৰ্মাতা চেনিৰাম দাসৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাটশিঙিমাৰীত অনুষ্ঠিত 59 সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ ছোৱালীৰ শাখাত শিৱসাগৰ দলে আৰু ল'ৰা শাখাত তেজপুৰ দলে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। ছোৱালী শাখাত বিজয়ী শিৱসাগৰ দলে ডিব্ৰুগড় দলক 3-0 ব্যৱধানত পৰাস্ত কৰে। আনহাতে ল'ৰাৰ শাখাত তেজপুৰ দলে গহপুৰক 3-1 ব্যৱধানত পৰাস্ত কৰে। ল'ৰাৰ শাখাত বিজয়ী দলৰ হিমাংশু বৰা আৰু ছোৱালী শাখাত বিজয়ী দলৰ প্ৰাৰ্থনা গগৈ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত সদৌ অসম কাৰাটে সন্থাৰ সৌজন্যত আয়োজিত সদৌ অসম কেডেট জুনিয়ৰ আৰু ছিনিয়ৰ ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ দলটোৱে 3য় দলৰ সন্মান লাভ কৰিছে। গুৱাহাটীত অনুষ্ঠিত এই প্ৰতিযোগিতাত ৰাজ্যখনৰ 2000ৰো অধিক খেলুৱৈয়ে অংশ লৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ দলটোৰ হৈ 6জন খেলুৱৈয়ে প্ৰতিযোগিতাত 6টা সোণৰ, 2টা ৰূপৰ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰে। মুখ্য প্ৰশিক্ষক অঞ্জন চেতিয়াৰ অধীনত কেন্দ্ৰটোৰ হৈ প্ৰতিযোগিতাত প্ৰয়াসী চেতিয়া, প্ৰাঞ্জল দেউৰী, অনন্ত তাঁতী, ননীগোপাল দত্ত, ৰাহুল দত্ত আৰু জিতুল ভূঞাই অংশগ্ৰহণ কৰিছিল। দলটোৰ কৃতিত্বত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জিতেন হাজৰিকা, পঞ্জীয়ক পৰমানন্দ সোণোৱাল আৰু ক্ৰীড়া বিষয়া দীপজ্যোতি গগৈয়ে অভিনন্দন জ্ঞাপন কৰিছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।